চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
বলিদানৰ কাহিনী তুমি নুবুঝিলে কথা গ্রহণ করা, তুমি হসা মানুষ
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি যে আমাৰ এই ভক্তিবচন অনুষ্ঠানটো শুনিছে তাৰ দ্বাৰা আচলতে ঈশ্বৰৰ প্ৰতি থকা আপোনাৰ শ্ৰদ্ধা ভক্তিৰ কথাই প্ৰকাশ পাইছে। সেই মহান ঈশ্বৰৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ সহজ সৰল অধ্যয়নেই আমাৰ এই ভক্তিবচন অনুষ্ঠানটোৰ উদ্দেশ্য। সেই ক্ষেত্ৰত আমি কিমান দূৰ সফল হৈছো তাৰ বিচাৰ আপোনালোকৰ হাতত, সেয়েহে আপোনালোকৰ মতামত আদি জনাই আমালৈ চিঠি পত্ৰ লিখিবচোন। আহকচোন আমি বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ হওক। প্ৰাৰ্থনা কৰো। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতা, তোমাৰ মহান নামৰ ধন্যবাদ কৰো। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ হৈও আমাৰ দৰে সাধাৰণ মানুহক যে ইমান প্ৰেম কৰা, সেই কথা ভাবিলেই আমাৰ আচৰিত লাগে। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক পৰিত্ৰাণ দিবলৈ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। তেওঁ আমাৰ সকলো পাপৰ বোজা নিজৰ কান্ধত লৈ আমাৰ হৈ ক্ৰুচত প্ৰাণ দিলে, নিজৰ পবিত্ৰ তেজেৰে আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিলে। আজি তেওঁত বিশ্বাস কৰি আমি অনন্ত জীৱন লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। প্ৰাৰ্থনা কৰিছো তোমাৰ বাক্য বুজিবলৈ তুমি আমাক সহায় কৰা। এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা। কোনো যদি ৰোগত আছে তেওঁক সুস্থতা দান কৰা। আমাৰ শ্ৰোতাসকলৰ জীৱন তোমাৰ মহান আশীৰ্বাদেৰে সফল কৰি তোলা। তোমাৰ স্পষ্ট মাত তেওঁলোকক শুনিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আজি আমি ভালেমান দিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ ৰোমিয়াবিলাকৰ প্ৰতি পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছিলো, নহয় জানো? আজিৰ অনুষ্ঠানত আমি এই ৰোমিয়াবিলাকৰ প্ৰতি পত্ৰখনৰ আলোচনা সামৰণি মাৰিব খুজিছো। আজি আমি এই ৰোমিয়া পুস্তকৰ 16 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা আলোচনা আৰম্ভ কৰিম আৰু একেবাৰে শেষৰটো পদ অৰ্থাৎ 27 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াই আলোচনাৰ সামৰণি মাৰিম। প্ৰথমতে 5 নম্বৰ পদটো পঢ়ি দিছো, শুনিবচোন। আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীকো মংগলবাদ দিবা। খ্ৰীষ্টৰ উদ্দেশ্যে হোৱা এছিয়া দেশৰ প্ৰথম ফল মোৰ যি প্ৰিয় ইপেনিত তেওঁক মংগলবাদ দিবা। প্ৰিয় শ্ৰোতা, এই পদটিত তেওঁলোকৰ দ্বাৰাই বুলি প্ৰিস্কা আৰু আকিলাক কোৱা হৈছে, কাৰণ তেওঁলোকৰ ঘৰত খ্ৰীষ্টত বিশ্বাস কৰা লোকসকল গোট খাইছিল। আনহাতে এই পদতেই ইপেনিত বোলাজন গ্ৰীক নামৰ মানুহ আছিল আৰু এই নামৰ অৰ্থ হল প্ৰশংসিত। সম্ভৱতঃ এছিয়াৰ ৰোম দেশৰ ভিতৰত পৌলৰ দ্বাৰা তেওঁই প্ৰথমে প্ৰভু যীশুক গ্ৰহণ কৰিছিল। 6 নম্বৰ পদ, যি মৰিয়মে তোমালোকৰ কাৰণে বহু পৰিশ্ৰম কৰিলে তেওঁক মংগলবাদ দিবা। মিৰিয়াম হল যিহুদী নাম আৰু এই নামৰ অৰ্থ হল বিপ্লৱী। বহু পৰিশ্ৰম কৰিলে বুলি কৈ বুজোৱা হৈছে যে তাই খ্ৰীষ্টীয় লোকৰ কাৰণে নিজকে নিঃশেষ কৰি দিছিল, কিন্তু এইগৰাকী নাৰীয়ে খ্ৰীষ্টক গ্ৰহণ কৰাৰ আগতে খ্ৰীষ্টীয় লোকৰ আচলতে বিৰোধিতা কৰিছিল। কিন্তু কি আচৰিত পৰিৱৰ্তন! খ্ৰীষ্টক গ্ৰহণ কৰাৰ পাছত সকলো বাধা নেওচি তাই বাহিৰলৈ ওলাই আহিছিল খ্ৰীষ্টীয় লোকৰ কাৰণে। তাই খ্ৰীষ্টৰ অতি বাধ্য আছিল। এইগৰাকী নাৰীক পৌলে মংগলবাদ জনাইছে। সাত নম্বৰ পদ, পাচনিবিলাকৰ মাজত প্ৰসিদ্ধ হোৱা আৰু মোতকৈও আগেয়ে খ্ৰীষ্টত আশ্ৰয় লোৱা এনে মোৰ জ্ঞাতি আৰু লগৰ বন্দিয়াৰ যি আন্দ্ৰনিক আৰু ইউনিয় তেওঁলোকক মংগলবাদ দিবা। প্ৰিয় শ্ৰোতা, এই পদটিতো আমি আন্দ্ৰনিয় আৰু ইউনিয় নামৰ দুজন মানুহৰ নাম পাইছো। আন্দ্ৰনিয় হল এটি গ্ৰীক নাম আৰু এই নামটো দাসৰ লগত চিনাক্ত কৰা হৈছে। ইউনিয় হল এটি ৰোমান নাম। তেওঁ পুৰুষো হ'ব পাৰে, নাৰীও হ'ব পাৰে। পৌলে কিন্তু তেওঁলোকক নিজ জাতিৰ লোক বুলি কৈছে, তাৰ মানে তেওঁলোকো পৌলৰ দৰে বিন্যামিন ফৈদৰ লোক। আনহাতে পৌলে তেওঁলোকক মোৰ লগৰ বন্দিয়াৰ বুলি কৈছে, কিন্তু কোনখন বন্দীশালত লগ পাইছিল সেই কথা হলে উল্লেখ কৰা নাই। এই দুয়োজনকে পাচনি পৌলে বৰ শ্ৰদ্ধা কৰিছিল। বহুতে হয়তো ভাবিব পাৰে যে পৌলে তেওঁলোকক খ্ৰীষ্টলৈ আনিছিল, কিন্তু তেনে নহয়। পৌলৰ আগতে তেওঁলোকে খ্ৰীষ্টক গ্ৰহণ কৰিছিল। ৰোমত পৌলে মণ্ডলী স্থাপন কৰিছিল। তাত মণ্ডলী স্থাপনৰ ঘটনাও বৰ অস্বাভাৱিক আছিল। পৌলে আক্কিলা আৰু প্ৰিস্কিলাক বজাৰত লগ পাইছিল আৰু আন্দ্ৰনিয় আৰু ইউনিয়ক কাৰাগাৰত লগ পাইছিল। তেওঁলোকে একেলগে ৰোমলৈ গৈছিল আৰু তাত মণ্ডলী স্থাপন কৰিছিল। আঠ আৰু ন নম্বৰ পদ পঢ়িছো, প্ৰভুত মোৰ প্ৰিয় আম্প্লিয়াটক মংগলবাদ দিবা। খ্ৰীষ্টত আমাৰ সহকাৰী আৰু মোৰ প্ৰিয় ষ্টাখুক মংগলবাদ দিবা। প্ৰিয় শ্ৰোতা, আম্প্লিয়াট হল এজন প্ৰচলিত দাসৰ নাম। এই নামটো খ্ৰীষ্টিয়ানসকলক কবৰ দিয়া ঠাইত পোৱা গৈছিল। তথাপিতো এই নামটোক যথেষ্ট সন্মান দিয়া হৈছিল, কাৰণ তেওঁ পৌলৰ দ্বাৰা খ্ৰীষ্টলৈ আহিছিল আৰু পৌলৰ অতি প্ৰিয় আছিল। সেইদৰে উৰ্বানো এটা প্ৰচলিত দাসৰ নাম আছিল। তেওঁ বিশ্বাসীসকলৰ কাৰণে নিষ্ঠাৰে কাম কৰাৰ কাৰণে সুখ্যাতি লাভ কৰিছিল। আনহাতে ষ্টাখুকৰ নামটো ৰাজ পৰিয়ালৰ তালিকাত পোৱা যায়। ষ্টাখুক এজন পুৰুষ মানুহৰ নাম আছিল আৰু পৌলৰ বাদেও আন খ্ৰীষ্টীয় লোকে তেওঁক বৰ ভাল পাইছিল। এই তিনিজনকো পৌলে মংগলবাদ জনাইছে। দহ নম্বৰ পদ, খ্ৰীষ্টত পৰীক্ষাসিদ্ধ আপিল্লিক মংগলবাদ দিবা, আৰিষ্টবুলহঁতকো মংগলবাদ দিবা। আপিল্লি নামৰ অৰ্থ অনুমোদন। তেওঁ হয়তো গ্ৰীক নাইবা জিহুদী হ'ব পাৰে, কিন্তু এই নামটো জিহুদীৰ মাজতহে বেছিকৈ প্ৰচলিত। পৰম্পৰাৰ ফালৰ পৰা তেওঁক স্মৰণা নাইবা হিৰক্লিয়ৰ বিশপ বুলি জনা যায়, কিন্তু আৰিষ্টবুলহঁতৰ বিষয়ে সঠিককৈ একো জনা নাযায়। তথাপিতো কিছুমানে তেওঁক হেৰুদৰ নাতি বুলি ভাবে আৰু কিছুমানে হেৰুদৰ দাস বুলি ভাবে, কিন্তু পৌলে নিশ্চয় তেওঁলোকক ভালদৰে জানিছিল আৰু সেইকাৰণে মংগলবাদ জনাইছে। এঘাৰ নম্বৰ পদ, মোৰ জ্ঞাতি হেৰোডিয়নক মংগলবাদ দিবা, নাৰ্কিছহঁতৰ যিবিলাক প্ৰভূত আছে তেওঁলোকক মংগলবাদ দিবা। হেৰোডিয়ন সম্ভৱতঃ এজন যিহুদী মানুহ আছিল আৰু সেইকাৰণে পৌলে তেওঁক জ্ঞাতি বুলি কৈছে। আনহাতে নাৰ্কিছ হল দাসত্বৰ পৰা খালাচ পোৱা এজন জনাজাত দাসৰ নাম। পাছত আগ্ৰিপিনা নামৰ মানুহ এজনে তেওঁক বধ কৰিছিল। বাৰ নম্বৰ পদ, প্ৰভূত পৰিশ্ৰমকাৰিণী ত্ৰুফেনা আৰু ত্ৰুফুচাক মংগলবাদ দিবা, যি প্ৰিয়া পৰ্চিয়ে প্ৰভূত বহু পৰিশ্ৰম কৰিলে তেওঁক মংগলবাদ দিবা। প্ৰিয় শ্ৰোতা, ত্ৰুফেনা আৰু ত্ৰুফুচা দুটি সুমধুৰ নাম। এই দুটা নামৰ অৰ্থ হল আলহুৱা আৰু সুন্দৰ। আমি ভাবো দুয়োগৰাকী ভনীয়েক আছিল আৰু তেওঁলোক পৰিচাৰিকা আছিল। ৰোমত থকা মণ্ডলীৰ কাৰণে তেওঁলোকে বহুতো পৰিশ্ৰম কৰিছিল। তাৰ পাছত কোৱা হৈছে পাৰ্চিৰ কথা। এই মহিলায়ো প্ৰভুৰ কাৰণে যথেষ্ট পৰিশ্ৰম কৰিছিল। সম্ভৱতঃ ত্ৰুফেলা আৰু ত্ৰুফুচাতকৈ বেছি পৰিশ্ৰম কৰিছিল। পৌলে এই তিনিওগৰাকী তিৰোতাকে মংগলবাদ জনাইছে। তেৰ নম্বৰ পদ, প্ৰভূত মনোনীত ৰূফক আৰু মোৰ মাতৃস্বৰূপা তেওঁৰ মাকক মংগলবাদ দিবা। ৰূফ নামৰ অৰ্থ হল ৰঙা। নামৰ দৰে তেওঁৰ চুলিও ৰঙা আছিল, কিন্তু ৰঙা চুলিৰ কাৰণে তেওঁ বাইবেলত প্ৰসিদ্ধ হোৱা নাই। তেওঁ কৰা অসাধাৰণ কামৰ কাৰণেহে তেওঁ প্ৰসিদ্ধ হৈছে। সেইকাৰণে পৌলেও কৈছে প্ৰভূত মনোনীত ৰূফ। প্ৰভুৰ দৃষ্টিত তেওঁ বিশেষৰূপে মনোনীত আছিল। এই ৰূফ মানুহজন তেওঁৰ পিতৃৰ সম্বন্ধে মণ্ডলীত চিৰস্থায়ী হৈ ৰল। মাৰ্কে যেতিয়া তেওঁৰ শুভবাৰ্তা পুস্তকখন লিখিছিল, তেতিয়া তেওঁ ৰোমানসকলক উদ্দেশ্য কৰিয়েই লিখিছিল। সেই পুস্তকত চিমুন নামেৰে মানুহ এজনে প্ৰভু যীশুৰ ক্ৰুচডাল গলগথালৈ কঢ়িয়াই নিয়া ঘটনাটো উল্লেখ আছে। আমি মাৰ্কে লিখা শুভবাৰ্তা পুস্তকৰ 15 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদ এতিয়াও চাব পাৰো। ৰোমান সৈন্যসকলে প্ৰভু যীশুৰ কান্ধত গধুৰ ক্ৰুছডাল দি গলগথা পাহাৰলৈ যেতিয়া লৈ গৈ আছিল, দুৰ্বল হৈ পৰা প্ৰভু যীশু ক্ৰুছডালে সৈতে বাগৰি পৰিছিল। সৈন্যসকলে ইফালে সিফালে চাই বাটেৰে আহি থকা চিমুনক দেখা পাইছিল আৰু চিমুনৰ কান্ধত সেই ক্ৰুছডাল তুলি দিছিল, আৰু সেই কাৰ্যই চিমুনক বাইবেলত অমৰ কৰি ৰাখিলে। মাৰ্কে ৰোমানসকললৈ শুভবাৰ্তা লিখোতে চিমুনৰ পুতেক আলেকজেণ্ডাৰ আৰু ৰূফৰ নামো উল্লেখ কৰিলে, কাৰণ ৰূফ মণ্ডলীৰ এজন বিশেষ লোক আছিল। পৌলে ৰূফৰ মাকক তেওঁৰ মাতৃ বুলি কৈছে আৰু মংগলবাদ জনাইছে। কিয় বাৰু? পৌলৰ নিজৰ পিতৃ আৰু মাতৃৰ বিষয়ে আমি একো নাজানো, কিন্তু ৰূফৰ মাকক মাতৃ বুলি কোৱাৰ কাৰণ হ'ল তাই এগৰাকী ধাৰ্মিক তিৰোতা আছিল। তাই কুৰিনিয়া চিমুনৰ পত্নী আছিল আৰু জিৰচালেমত বাস কৰিছিল। পৌলে যীশুখ্ৰীষ্টৰ দৰ্শন পাই যেতিয়া জিৰচালেমলৈ আহিছিল, তেতিয়া খ্ৰীষ্টীয় লোকবিলাকে তেওঁক বিশ্বাস কৰিব পৰা নাছিল, কিন্তু ৰূফৰ মাকে হলে তেওঁক নিজ ঘৰলৈ মাতি নিছিল আৰু ৰূফৰ কোঠাত শুবলৈ দিছিল। সেইকাৰণে পৌলে তেওঁক মংগলবাদ জনাইছে আৰু মোৰো মাতৃ বুলি কৈছে। খ্ৰীষ্টীয় মাতৃ এগৰাকীলৈ পৌলৰ কি অন্তৰ্ভৰা মৰম, নহয়নে বাৰু? 14 নম্বৰ পদ, আৰু অসংকৃত ফ্লিগুন, হৰ্মা, পত্ৰুবা, হৰ্মী এওঁলোকক আৰু এওঁলোকৰ লগৰ ভাইবিলাকক মংগলবাদ দিবা। প্ৰিয় শ্ৰোতা, ইয়াত যিকেইজন মানুহৰ নাম কোৱা হ'ল তেওঁলোকৰ বিষয়ে আন একো কথা উল্লেখ কৰা নাই যদিও পৌলে তেওঁলোকক ভালদৰে জানিছিল। 15 নম্বৰ পদ, আৰু ফিল্লগ, ইউলিয়া, নিৰিয় আৰু তেওঁৰ ভনীয়েক আৰু উলুম্ফ এওঁলোকক আৰু এওঁলোকৰ লগত থকা সকলো পবিত্ৰ লোককো মংগলবাদ দিবা। ইয়াত যি চাৰিজনৰ নাম আৰু তেওঁলোকৰ লগত থকা মানুহবিলাকৰ কথা কোৱা হ'ল, তেওঁলোকে যীশুখ্ৰীষ্টক বিশ্বাস কৰিছিল আৰু ৰোমত থকা মণ্ডলীত তেওঁলোক আছিল। 16 নম্বৰ পদ, তোমালোকে পৰস্পৰে পবিত্ৰ চুমাৰে মংগলবাদ কৰিবা, খ্ৰীষ্টৰ সকলো মণ্ডলীয়ে তোমালোকক মংগলবাদ কৰিছে। ইয়াত পৌলে কৈছে যে তেওঁৰ দৰে আমিও আজি আন খ্ৰীষ্টীয় ভাই ভনীসকলক খ্ৰীষ্টীয় প্ৰেমেৰে উৎসাহ উদ্দীপনা যোগাব লাগে। পৌলৰ দিনত এই প্ৰেম চুমাৰে জনোৱা নিয়ম আছিল, কিন্তু আজিকালি হলে আমি তেনেদৰে অনুমোদন জনাব নোৱাৰো। 17 আৰু 18 পদ পঢ়িছো, হে ভাইবিলাক, মই তোমালোকক মিনতি কৰো যে তোমালোকে যি শিক্ষা পালা তাৰ বিপৰীতে যিবিলাকে বিচ্ছেদ আৰু বিঘিনিজন মায় তেওঁবিলাকক চিনি ৰাখি তেওঁবিলাকৰ পৰা পৃথকে থাকিবা, কিয়নো তেনেকুৱা লোকে আমাৰ প্ৰভু খ্ৰীষ্টৰ দাস্যকৰ্ম নকৰি নিজ নিজ পেটৰ দাস্যকৰ্ম কৰে আৰু মধুৰ বাক্য আৰু সুন্দৰ কথাৰে অকুটিল লোকৰ মন ভুলায়। প্ৰিয় শ্ৰোতা, এই পদ দুটাৰ যোগেদি পৌলে প্ৰতিজন খ্ৰীষ্টীয় লোকক অতি সাৱধান আৰু সজাগ হৈ থাকিবলৈ কৈছে। খ্ৰীষ্টীয় বিশ্বাসকাৰী লোকক বিপথে পৰিচালনা কৰা আৰু বিঘিনি জন্মোৱা শত্ৰুৰ অভাৱ নাই। তেওঁলোকে নিৰ্দয় আচৰণেৰেই হওক বা মধুৰ আৰু সুন্দৰ কথাৰেই হওক, নাইবা প্ৰলোভনৰ দ্বাৰাই হওক, পাকে প্ৰকাৰে খ্ৰীষ্টীয় বিশ্বাসকাৰীসকলৰ বিঘিনি জন্মাব সুবিধা বিচাৰি ফুৰে। তেওঁলোকে প্ৰভুৰ গৌৰৱৰ কাৰণে কাম নকৰে, বৰং নিজৰ পেট, মান মৰ্যাদা ইত্যাদিৰ কাৰণেহে কাম কৰে। গতিকে এইসকল লোকৰ পৰা সাৱধানে থাকিবলৈ আমাক কোৱা হৈছে, কিন্তু আমি আমাৰ নিজৰ শক্তিৰে অলৰ হৈ থাকিব নোৱাৰো। তাৰ কাৰণে আমাক লাগিব প্ৰভু যীশুৰ তেজৰ শক্তি, যি তেজেৰে আমাক কিনা হ'ল। 19 নম্বৰ পদ, কিয়নো তোমালোকৰ আজ্ঞাধীনতাৰ কথা সকলোতে ব্যাপ্ত হ'ল, এতেকে মই তোমালোকৰ কথাত আনন্দ কৰো, তথাপি তোমালোক উত্তম বিষয়ত জ্ঞানী আৰু মন্দ বিষয়ত যেন শুদ্ধ হোৱা, এই মোৰ বাঞ্ছা। এই পদটিত তিনিটা কথা কোৱা হৈছে। প্ৰথমটো হ'ল তেওঁলোক যে খ্ৰীষ্টত বিশ্বাসকাৰী সেই কথাটো সেই অঞ্চলৰ মানুহৰ বাহিৰেও আন আন ঠাইৰ মানুহেও জানিছিল। দ্বিতীয়টো হ'ল উত্তম বিষয়ত জ্ঞানী। ইয়াৰ অৰ্থ হ'ল বিশ্বাসকাৰীসকল নিজৰ জ্ঞানেৰে নহয় কিন্তু ঈশ্বৰৰ বাক্যৰ দ্বাৰা জ্ঞান লাভ কৰি সেই বাক্যত থাকিব লাগিব। তৃতীয়টো হ'ল মন্দ বিষয়ত শুদ্ধ। ইয়াৰ অৰ্থ হ'ল মন্দৰ বিষয়বোৰত বিশ্বাসকাৰীসকলে নিজকে সানমিহলি কৰিব নালাগে, যি শুদ্ধ তাতহে স্থিৰে থাকিব লাগে। 20 নম্বৰ পদ, আৰু শান্তিৰ আকৰ ঈশ্বৰে অলপতে ছয়তানক তোমালোকৰ ভৰিৰ তলত মৰ্দন কৰিব, আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ তোমালোকৰ লগত থাকক। শান্তিৰ আকৰ আমাৰ ঈশ্বৰে
পাপৰ অধিকাৰী ছয়তানক কিছুদিন পাছত বিশ্বাসকাৰীসকলৰ ভৰিৰ তল কৰিব। কিন্তু সেই সময় নোহোৱালৈকে আমি ছয়তানৰ পৰা আঁতৰি থাকিব লাগিব। ঈশ্বৰৰ বাক্যৰ দ্বাৰা নিজকে সুসজ্জিত কৰাই হ'ল ছয়তানক পৰাভূত কৰাৰ একমাত্ৰ উপায়। 21 নম্বৰ পদ, মোৰ সহকাৰী তিমঠিয় আৰু স্বজাতীয় লুকীয় জাচোন আৰু সুচিপত্ৰ, এওঁলোকে তোমালোকক মংগলবাদ কৰিছে। এই পদত উল্লেখ কৰা লোকসকল পৌলৰ লগৰীয়া আছিল। তেওঁলোকেও ৰোমত থকা খ্ৰীষ্টীয় বিশ্বাসকাৰীসকললৈ মংগলবাদ জনাইছে। 22 পদ, আৰু এই পত্ৰ লিখক, মই তৰ্থিয়ই প্ৰভূত তোমালোকক মংগলবাদ কৰিছো। ইয়াৰ পৰা আমি বুজি পাওঁ যে পৌলৰ এজন সহকাৰী আছিল আৰু তেওঁৱেই পৌলৰ কাৰণে পত্ৰখন লিখি দিছিল। 23 নম্বৰ পদ পঢ়িছো, মোৰ আৰু গোটেই মণ্ডলীৰ আলহী সুধোতা গায়ে তোমালোকক মংগলবাদ কৰিছে। এই নগৰৰ ভৰালী ইৰাষ্টে আৰু কাৰ্তভায়ে তোমালোকক মংগলবাদ কৰিছে। এই পদটোত তিনিজন মানুহৰ নাম কোৱা হৈছে। তাৰ ভিতৰত কাৰ্ত আৰু ইৰাষ্ট ভৰালী আছিল আৰু গায়ৰ ঘৰত পৌল থাকিছিল। এই তিনিওজনেও ৰোমত থকা মণ্ডলীলৈ মংগলবাদ পঠাইছে। 24 নম্বৰ পদ, আমাৰ প্ৰভু যীশুৰ অনুগ্ৰহ তোমালোক সকলোৰে লগত থাকক। সেই সময়ত ৰোমত নিশ্চয় আন বহুতো খ্ৰীষ্টীয় বিশ্বাসকাৰী আছিল যিসকলৰ নাম চিঠিত উল্লেখ কৰা হোৱা নাই, কিন্তু পৌলে তেওঁলোককো পাহৰা নাছিল। সকলোলৈ তেওঁ প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ কামনা কৰিছে। 25 নম্বৰ পদৰ পৰা 27 নম্বৰ পদলৈ পৌলে শেষ প্ৰাৰ্থনাৰে ৰোমিয়া পত্ৰ সমাপ্ত কৰিছে। এই পদকেইটা বৰ ৰহস্যপূৰ্ণ কথা লুকাই থকা পদ। আমি 25 নম্বৰ পদটো প্ৰথমতে পঢ়িছো, যি যি নিগৃঢ় তত্ত্ব অনাদিকালৰে পৰা গুপুতে ৰখা হৈছিল কিন্তু সম্প্ৰতি অনাদি ঈশ্বৰৰ আজ্ঞাৰ দৰে ভাববাদীসকলে লিখা শাস্ত্ৰৰ দ্বাৰাই প্ৰকাশিত হৈ বিশ্বাসৰ আজ্ঞাধীনতাৰ নিমিত্তে সকলো জাতিৰ আগত জনোৱা হৈছে। এই পদটিত নিগৃঢ় তত্ত্ব বোলা কথাষাৰৰ যি অৰ্থ সেইটো এয়েই যে বাইবেলৰ পুৰণি বিধানত পৰজাতিসকলৰ পৰিত্ৰাণৰ যি কথা লুকাই ৰখা হৈছিল সেই নিগৃঢ় তত্ত্ব ঈশ্বৰে নতুন বিধানত প্ৰকাশ কৰিছে আৰু প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই মানুহ জাতিক পাপৰ পৰা উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰিছে। এই ব্যৱস্থাৰ দ্বাৰা যিহুদী আৰু পৰজাতি উভয়কেই অনুগ্ৰহৰ দ্বাৰা পৰিত্ৰাণলৈ নিমন্ত্ৰণ কৰিছে আৰু যিয়ে বিশ্বাস কৰিছে তেওঁ এই পৰিত্ৰাণ পাইছে। সেই নিগৃঢ় তত্ত্বৰ প্ৰকাশৰ দৰে অৰ্থাৎ মোৰ শুভবাৰ্তা আৰু যীশু খ্ৰীষ্টৰ ঘোষণাৰ দৰে তোমালোকক থিৰ কৰিবলৈ সমৰ্থ। ঈশ্বৰৰ আঁচনি অনুসৰি প্ৰভু যীশুখ্ৰীষ্টই নিজকে প্ৰকাশ কৰিলে আৰু পৰিত্ৰাণৰ পথ ঘোষণা কৰিলে। যীশুখ্ৰীষ্টৰ সেই ঘোষণা আগতে পৌলে প্ৰচাৰ কৰিছিল আৰু আজি অনাতাঁৰ যোগে আপোনাৰ আগতো প্ৰচাৰিত হৈ আছে। এই প্ৰচাৰৰ দ্বাৰা ঈশ্বৰে আপোনাক মাতি আছে। ঈশ্বৰৰ মাত শুনি আপুনি যদি যীশুখ্ৰীষ্টক বিশ্বাস কৰে তেন্তে সেয়া হ'ল ঈশ্বৰৰ ওচৰত আপোনাৰ বাধ্যতা আৰু সেয়ে হ'ব বিশ্বাসৰ বাধ্যতা। আপুনি যদি যীশুখ্ৰীষ্টক বিশ্বাস কৰি ঈশ্বৰৰ বাধ্য হয় তেন্তে ঈশ্বৰেও আপোনাক পৰিত্ৰাণ দান কৰিবলৈ বাধ্য। যীশুখ্ৰীষ্টইও এই বিষয়ে নিজে সাক্ষ্য দি গৈছে। যোহন 10:27 পদত আমি এইদৰে পাওঁ, মোৰ মেৰবিলাকে হলে মোৰ মাত শুনে, ময়ো সিবিলাকক জানো আৰু সিবিলাক মোৰ পাছে পাছে আহে আৰু মই সিবিলাকক অনন্ত জীৱন দিওঁ, তাতে সেইবিলাক কেতিয়াও নষ্ট নহ'ব আৰু কোনেও তেওঁলোকক মোৰ হাতৰ পৰা কাঢ়ি নল'ব। হয় প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাধ্য হোৱাই হ'ল আপোনাৰ কৰণীয় কৰ্ম আৰু তাতেই আপুনি লাভ কৰিব বিশ্বাসৰ ফল পৰিত্ৰাণ। পৰিত্ৰাণ কি বস্তু, ই কিমান মহান, কিমান মধুৰ, সেই সকলো কথা আগতে কৈ অহা হৈছে। আজি আমি আৰু তাক দোহাৰিবলৈ নাযাওঁ, তথাপিতো খ্ৰীষ্টীয় ধৰ্মগীতৰ 251 নম্বৰ গীতটো এবাৰ পাঠ কৰি দিছো। এই গীতটোত ঈশ্বৰৰ বাধ্যতা আৰু পৰিত্ৰাণ ফলৰ বিষয়ে কোৱা হৈছে। ৰোমিয়া পুস্তকৰ লগতো এই গীতটোৰ মিল আছে আৰু বহুতো খ্ৰীষ্টীয় বিশ্বাসীৰ এই গীতটো বৰ প্ৰিয়। পাঠ কৰি দিছো, যিকাল প্ৰভুৰ লগত চলি যাওঁ তেওঁৰ বাক্যত, হয় আমাৰ পথ কেনে গৌৰৱময়, তেওঁৰ কথা শুনিলে তেওঁক মানি চলিলে থাকে লগত আমাৰ দয়াময়, যীশুক মানি চলিম দিনে দিনে, নাপাওঁ সুখৰ আন উপায় মানি চলাৰ বিনে, নাই দুখ ক্লেশৰ ছায়া দাৱৰো নাইকিয়া, তেওঁৰ হাঁহিমুখে সব আঁতৰাই, নাই কোনো ভয় সংশয় চকুৰো লো নবয়, মানি চলাত একোৱে নাপায়। নালাগে ভাৰ বব, বেজাৰো সহিব, কিন্তু শ্ৰমৰ সুফল ফলিব। নহয় দুখ যাতনা, হানি বা লাঞ্চনা, মানি চলিলে বৰহে দিব। নাপাওঁ আমি প্ৰমাণ তেওঁৰ প্ৰেমত সুখ কিমান, সকলো সোধাই নিদিও মানে। তেওঁ যি প্ৰেম দেখুৱাই, সুখ আনন্দ বিলাই, পায় কেৱল মানি চলাজনে। তেওঁক বাৰু আপুনি মানি চলিবলৈ সিদ্ধান্ত কৰিছেনে? যি একমাত্ৰ প্ৰজ্ঞাবান ঈশ্বৰ যীশুখ্ৰীষ্টৰ দ্বাৰাই, তেওঁৰেই মহিমা সৰ্বদাই হওক, আমেন। প্ৰিয় শ্ৰোতা, আমাৰ সৰ্বশক্তিমান ঈশ্বৰ, যিজনৰ মহানতাৰ তুলনা আমি কৰিব নোৱাৰো, প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই তেওঁৰ মহিমা অনন্তকাললৈ আমাৰ মাজত প্ৰকাশিত হৈ থাকক। প্ৰিয় শ্ৰোতা, আজি আমি 16 নম্বৰ অধ্যায়ৰ আলোচনা কৰি শেষ কৰিলো। লগে লগে ৰোমীয় পুস্তকৰো আমি অধ্যয়নৰ সামৰণি মাৰিলো। অহা অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিম। আপুনি যাতে আমাৰ অনুষ্ঠান শুনিবলৈ নাপাহৰে। ঈশ্বৰ আপোনাৰ সহায় হওক, আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমার ওয়েবসাইট www.twr.in।
আপনি টেলিফোনের মাধ্যমে আমাক যোগাযোগ করব পারে। আমার টেলিফোন নম্বরটি হয়েছে
9954046275।
ফোন নম্বরটি আকৌ এবাৰ কৈছো,
9954046275।
প্রিয় শ্রোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ওয়েবসাইট radio882.com তো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
মৰম কৰে, কিমান মৰম কৰে। যিসু গ্রহণ করা আনন্দ জীবন পাবা হৃদয়।